বিচাৰকৰ্তা বিলাক 21 অধ্যায়। ইজৰাইলৰ লোকসকলে মিমপাত এই প্ৰতিজ্ঞা কৰিলে, আমাৰ কোনেও বিন্যামিনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে। পাছত ইজৰাইলৰ লোকসকল বৈত এল চহৰলৈ গ'ল। তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক'লে, হে ইজৰাইলৰ ঈশ্বৰ যিহোৱা, আজি ইজৰাইলৰ মাজৰ এক ফৈত লুপ্ত হ'ল। ইজৰাইলৰ মাজত কিয় এনে ঘটিল? পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞবেদী সাজি সেই বেদীত তেওঁলোকে হোম বলি আৰু মংগলাৰ্থক বলি নৈবেদ্য উৎসৰ্গ কৰিলে। তাৰ পাছত ইজৰাইলৰ সন্তানসকলে ক'লে, ইজৰাইলীয়সকলৰ মাজত এনে কোন জাতি আছে যিসকল প্ৰভুৰ কাষলৈ আমাৰ এই প্ৰাৰ্থনালৈ অহা নাই? কিয়নো মিমপাত জিহুৱাৰ গুৰিলৈ যিজন নাহিব তেওঁ প্ৰাণদণ্ড অৱশ্যে হ'ব, এইবুলি তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল। ইজৰাইলৰ সন্তানসকলে নিজ ভাই বিনজামিনৰ অৰ্থে বেজাৰ কৰি ক'লে, ইজৰাইলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ'ল। এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ যিহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি জিহুৱাৰ নামেৰে শপত খালোঁ। এই হেতুকে তেওঁলোকে ক'লে, ইজৰাইলৰ ফৈদসমূহৰ মাজৰ এনে কোন আছে যি ফৈদ মিমপাত জিহুৱাৰ কাষত উপস্থিত হোৱা নাই? তেতিয়া তেওঁলোকে জানিব পাৰিলে, যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাৱেশত উপস্থিত হোৱা নাছিল, কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দৰ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই। তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা 12,000 সৈন্যক এই আজ্ঞা দি পঠালে যে তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল'ৰা ছোৱালী আৰু মহিলাকে ধৰি সকলোকে আক্ৰমণ কৰি বধ কৰক। তোমালোকে এইদৰে কৰা, প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা। সৈন্যসকলে যাবেচ গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষেৰে সৈতে শয়ন নকৰা 400 যুৱতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুৱতীসকলক কনান দেশত থকা চিলুৰ চাৱনিলৈ লৈ গ'ল। তাৰ পাছত ইজৰাইলীয়াসকলে ব্ৰিমুন শিলত থকা বিন্যামিনীয়া লোকসকললৈ বাৰ্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে। এই বাৰ্তা শুনি বিন্যামিনীয়াসকল ইজৰাইললৈ উলটি আহিল। যাবেচ গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই থকা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে, তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ'ল। ইজৰাইলৰ লোকসকলে বিন্যামিন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহুৱাই ইজৰাইলৰ ফৈদসমূহৰ মাজত এক বিভাজন আনি দিছিল। ইজৰাইলৰ বৃদ্ধ নেতাসকলে ক'লে, বিন্যামিনীয়া ইষ্টিসকলক বধ কৰা হ'ল, এতিয়া অৱশিষ্ট বিন্যামিনীয়া যিসকল আছে তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক'ৰ পৰা ইষ্টি পাম? তেওঁলোকে ক'লে, ইজৰাইলীয়াসকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামিনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যে প্ৰয়োজন আছে। আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰোঁ, কিয়নো আমি শপত খাইছিলোঁ যে কোনোৱে যদি বিন্যামিনীয়াক ছোৱালী দিয়ে তেন্তে তেওঁ অভিশপ্ত হ'ব। তেতিয়া তেওঁলোকে ক'লে, তোমালোকে জানা যে প্ৰতি বছৰে চিলুত জিহুৱাৰ উদ্দেশ্যে এক উৎসৱ হয়। এই চিলু চহৰখন বৈত এলৰ উত্তৰ ফালে, যি পথ বৈত এলৰ পৰা ছিকিমৰ ফালে উঠি গৈছে তাৰ পূবফালে আৰু লেবুনাৰ দক্ষিণফালে আছে। তেওঁলোকে বিন্যামিনীয়া লোকসকলক এই পৰামৰ্শ দিলে যে, তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা। যেতিয়া চিলুৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা, যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিঞ্জামিনীয়া এলেকালৈ গুচি যাবা। তেওঁলোকৰ বাপেক বা ভায়েক ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক'ম, আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্ৰতি দয়া কৰক, কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দুখ কৰা নাই, কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই। তাতে বিঞ্জামিনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল, তেতিয়া তেওঁলোক প্ৰত্যেকে বিয়া কৰিবৰ কাৰণে এগৰাকীকৈ ছোৱালী ধৰি লৈ গ'ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে। সেই সময়ত ইজৰাইলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে। এই সময়ত ইজৰাইলৰ মাজত কোনো ৰজা নাছিল, সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।